দ্বিতীয় বংশাৱলী চৌত্ৰিশ অধ্যায়। যোশিয়াৰ ৰাজত্ব। মন্দিৰ হুচি কৰা, ব্যৱস্থা পুস্তক উলিয়াই পাঠ কৰা। যোশিয়াই ৰজা হৈ শাসনভাৰ লওঁতে তেওঁ বয়স আছিল 8 বছৰ। তেওঁ জেৰুচালেমত 31 বছৰ কাল ৰাজত্ব কৰিছিল। যিহুৱাৰ দৃষ্টিত যি ন্যায় তেওঁ তাকে কৰিলে। তেওঁ নিজ ওপৰ পিতৃ দাউদৰ পথত চলিলে, তাৰ পৰা হোঁ কি বাওঁফালে নুঘূৰিলে। কিয়নো তেওঁ ৰাজত্বৰ 8ম বছৰত তেওঁ অলপ বয়সীয়া হৈও তেওঁৰ ওপৰ পিতৃ দাউদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে। 10 বছৰত ওখ ঠাইবোৰ, আচেৰা মূৰ্তিবোৰ আৰু কটা আৰু হাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহুদা আৰু জেৰুচালেম হুচি কৰিবলৈ ধৰিলে। আৰু তেওঁ সাক্ষাতে লোকসকলে বাল দেৱতাৰ যজ্ঞ বেদীবোৰ ভাঙি পেলালে। সেইবোৰতকৈ ওখ ঠাইত স্থাপন কৰা সূৰ্য প্ৰতিমাবোৰকো তেওঁ কাটি পেলালে। আচেৰা মূৰ্তিবোৰ আৰু কটা আৰু হাঁচত ঢলা প্ৰতিমাবোৰ ভাঙি গুৰি কৰি সেইবোৰৰ উদ্দেশ্যে বলিদান কৰাসকলৰ মৈদামৰ ওপৰত সেই ধূলিবোৰ ছটিয়াই পেলালে। আৰু তেওঁ পুৰোহিতসকলৰ হাড়বোৰ তেওঁলোকৰ যজ্ঞ বেদীৰ ওপৰত দগ্ধ কৰিলে আৰু যিহুদা আৰু জেৰুচালেম হুচি কৰিলে। আৰু তেওঁ মনছিৰ, ইফ্ৰইমৰ আৰু চিমিউনৰ নগৰে নপ্তালীলৈকে সকলোফালে তেওঁলোকৰ উচ্ছন্ন হোৱা ঠাইত সেইদৰে কৰিলে। তেওঁ যজ্ঞ বেদীবোৰ ভাঙিলে, আচেৰা মূৰ্তিবোৰ আৰু কটা মূৰ্তিবোৰ গুৰি কৰিলে আৰু ইজৰাইলৰ দেশৰ সকলো ঠাইৰ আটাইবোৰ সূৰ্য প্ৰতিমাবোৰ কাটি পেলালে। তাৰ পাছত জেৰুচালেমলৈ উলটি আহিল। তেওঁ ৰাজত্বৰ 17 বছৰত দেশ আৰু গৃহ হুচি কৰাৰ পাছত তেওঁ নিজ ঈশ্বৰ জিহুৱাৰ গৃহৰ মেৰামত কৰিবৰ বাবে অচলিয়াৰ পুত্ৰ চাফনক, নগৰৰ অধ্যক্ষ মাছেয়াক আৰু জোৱাহজৰ পুত্ৰ জোৱাহ ইতিহাস লিখকক পঠিয়ালে। এই হেতুকে তেওঁলোকে প্ৰধান পুৰোহিত হিলকিয়াৰ ওচৰলৈ গ'ল আৰু ঈশ্বৰৰ গৃহলৈ অনা ৰূপ অৰ্থাৎ লেবিয়া দুৱৰীসকলে মনছি, ফ্ৰইম আদি ইজৰাইলৰ অৱশিষ্ট লোকৰ পৰা, গোটেই যিহুদা আৰু বিন্যামিনৰ পৰা আৰু জেৰুচালেম নিবাসীসকলৰ পৰাও গোটোৱা সকলো ৰূপ তেওঁলোকক সোধাই দিলে। তেওঁলোকে জিহুৱাৰ গৃহত নিযুক্ত থকা কাৰ্য চলাওঁতা সকলৰ হাতত তাক দিলে। পাছত কাৰ্য চলাওঁতাসকলে অৰ্থাৎ জিহুৱাৰ গৃহত কাম কৰোঁতা লোকসকলে সেই গৃহ মেৰামত কৰিবৰ আৰু সুসজ্জিত কৰিবৰ বাবে তাক দিলে। অৰ্থাৎ মিস্ত্ৰী আদি ঘৰ সাজোতাসকলক পটাশিল আৰু বৰগাৰ কাঠ কিনিবলৈ আৰু যিহুদাৰ ৰজাসকলে নষ্ট কৰা ঘৰবোৰৰ বাবে চতি বনাবলৈ সেই ধন দিলে। আৰু সেই লোকসকলে বিশ্বাসীৰূপে কাৰ্য কৰিলে আৰু মৰাৰীৰ সন্তানসকলৰ মাজৰ জহত আৰু উবদিয়া এই দুজন লেবিয়া মানুহ তেওঁলোকৰ অধ্যক্ষ আছিল আৰু কহাতৰ সন্তানসকলৰ মাজৰ জখৰীয়া, মচুলম আৰু বাদ্য বজোৱাত নিপুণ আন আন লেবিয়াসকল কাম চলাবৰ বাবে নিযুক্ত হৈছিল। তেওঁলোক ভাৰ বওঁতাসকলৰ অধ্যক্ষ আছিল আৰু সকলোবিধৰ কাম কৰোঁতাসকলক চলাইছিল। আৰু লেবিয়াসকলৰ মাজত কোনো লিখক, কোনো শাসনকৰ্তা আৰু কোনো দুৱৰী আছিল। যিহুৱাৰ গৃহলৈ অনা ৰূপ তেওঁলোকে উলিওৱা সময়ত হিলকিয়া পুৰোহিতে মুচিয়ে দিয়া জিহুৱাৰ ব্যৱস্থা পুস্তকখন পালে। আৰু হিলকিয়াই লিখক চাফনক উত্তৰ দি ক'লে, মই জিহুৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ। পাছত হিলকিয়াই সেই ব্যৱস্থা পুস্তকখন চাফনক দিলে। চাফনে আকৌ সেই ব্যৱস্থা পুস্তকখন ৰজাৰ গুৰিলৈ লৈ গ'ল আৰু ৰজাৰ আগত বাতৰি দি ক'লে, আপোনাৰ এই ডাকবোৰক আদেশ কৰা সকলো কাৰ্য তেওঁলোকে কৰি আছে আৰু আপোনাৰ এই ডাকবোৰে জিহুৱাৰ গৃহত পোৱা সকলো ধন চন্দুকৰ পৰা ঢালি কাৰ্যাধ্যক্ষ আৰু কাম কৰোতাসকলৰ হাতত দিলে। পুনৰ লিখক চাফনে ৰজাক জনালে, বোলে পুৰোহিত হিলকিয়াই মোক এখন পুস্তক দিলে। তেতিয়া চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে। তেতিয়া ৰজাই ব্যৱস্থাৰ বাক্যবোৰ শুনা মাত্ৰকে নিজৰ কাপোৰ ফালিবলৈ ধৰিলে আৰু ৰজাই হিলকিয়াক, চাফনৰ পুত্ৰ অহিকামক, মিখাৰ পুত্ৰ আব্দুনক, লিখক চাফনক আৰু ৰজাৰ দাস অছায়াক এই আজ্ঞা কৰিলে, বোলে তোমালোকে গৈ মোৰ আৰু ইজৰাইল আৰু যিহুদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহুৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ, কিয়নো আমাৰ ওপৰত যিহুৱাই বৰষুৱা ক্ৰোধ অতিশয় ডাঙৰ। কাৰণ ওপৰ পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহুৱাৰ বাক্য পালন নকৰিলে। পাছত হিলকিয়া আৰু ৰজাই আদেশ কৰা সেই লোকসকল হৰ্ষাৰ নাতি, টকহতৰ পুত্ৰ বস্ত ভৰালী, চল্লুমৰ ভাববাদিনী হুলদাৰ ওচৰলৈ গ'ল। সেই সময়ত তেওঁ জেৰুচালেমৰ দ্বিতীয় ভাগত নিবাস কৰিছিল আৰু তেওঁলোকে সেই বিষয়ে তেওঁক ক'লে। তাতে তেওঁলোকক ক'লে, ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এই কথা কৈছে, মোৰ ওচৰলৈ তোমালোকক পঠোৱাজনক কোৱাগৈ। যিহুৱাই এই কথা কৈছে, চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমংগল ঘটাম, অৰ্থাৎ যিহুদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ'ল তাৰ মাজত লিখা সকলো হাও লৈ আনিম। কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ তেওঁলোকে মোক ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে। এতেকে এই ঠাইৰ ওপৰত মোৰ ক্ৰোধাগ্নি বৰষুৱা যাব, নুমোৱা নাযাব। কিন্তু যিহুৱাৰ ইচ্ছা সুধিবলৈ তোমালোকক পঠোৱা যিহুদাৰ ৰজাৰ আগত এই কথা ক'বা, ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এই কথা কৈছে, তুমি যি যি বাক্য শুনিলা সেইবোৰৰ বিষয়ে মোৰ কথা এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁ যি বাক্য তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজৰ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা, আৰু ময়ো তোমাৰ কথা শুনিলোঁ। এয়াই হৈছে যিহুৱাৰ ঘোষণা, চোৱা, মই তোমাৰ ওপৰ পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ'ব, আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমংগল ঘটাম সেইবোৰৰ একোকে তোমাৰ চকুৰে নেদেখিব। পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে। তাৰ পাছত ৰজাই মানুহ পঠিয়াই যিহুদা আৰু জেৰুচালেমৰ বৃদ্ধ লোকসকলক গোট খুৱালে। তাতে ৰজাই যিহুদাৰ আটাই লোক, জেৰুচালেম নিবাসীসকলক, পুৰোহিতসকল, লেবিয়াসকল আৰু সৰু বৰ সমুদায় প্ৰজাক লগত লৈ যিহুৱাৰ গৃহলৈ উঠি গ'ল আৰু যিহুৱাৰ পৰা পোৱা নিয়ম পুস্তকখনৰ সকলো বাক্য ৰজাই লোকসকলক পঢ়ুৱাই শুনোৱালে। পাছত ৰজাই নিজৰ ঠাইত থিয় হৈ যিহুৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে আৰু সকলো প্ৰাণেৰে তেওঁ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ যিহুৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে। আৰু জেৰুচালেম আৰু বিন্যামিনৰ যিমান লোক উপস্থিত আছিল তেওঁ সেই সকলোকে নিয়মটি পালন কৰিবলৈ প্ৰতিজ্ঞা কৰালে। তাতে জেৰুচালেমৰ নিবাসীসকলে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ নিয়মটিৰ অনুসাৰে কাৰ্য কৰিলে। যোছিয়াই ইজৰাইলৰ সন্তানসকলে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণ লগা বস্তুবোৰ দূৰ কৰিলে আৰু ইজৰাইলৰ মাজত থকা সকলো লোকক ঈশ্বৰ যিহুৱাৰ আৰাধনা কৰালে। তেওঁলোকে তেওঁ জীৱনৰ সকলো কালত তেওঁলোকৰ উপৰ পিতৃসকলৰ ঈশ্বৰ জিহুৱাৰ পাছত চলিবলৈ নেৰিলে।